ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অহা 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত 3টা পৰ্যায়ত গুণোৎসৱ। লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষক শিক্ষয়িত্ৰীৰ পাৰস্পৰিক বদলিৰ নিৰ্দেশনাত সংশোধন। 14 দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ অঞ্চলটোৰ যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে কোকৰাঝাৰত জাপানী ভাষা শিক্ষণ কেন্দ্ৰ স্থাপনৰ ঘোষণা। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত খন্তেক পাছতে ইষ্ট বেংগল এফ চি আৰু স্পৰ্টিং ক্লাব দিল্লী মুখামুখি। বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে জনসাধাৰণৰ হিতাৰ্থে প্ৰশাসনিক ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণ জৰুৰী হৈ পৰিছে। তেওঁ কয় যে অতিৰিক্ত জিলা আয়ুক্তসকলক সৰ্বাধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে চালি জাৰি চোৱাৰ বাবে অহা মাহত জিলা আয়ুক্তসকলৰ এখন বৈঠক আহ্বান কৰা হ'ব। চৰকাৰী সদ্ভাৱনা প্ৰকল্পৰ অধীনত চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু সমজিলা আয়ুক্তসকললৈ হস্তান্তৰ কৰিব পৰা কাম কাজ চিনাক্ত কৰিব বুলি ডঃ শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জিলা আয়ুক্তসকলে সপ্তাহত 2 বাৰকৈ এই কাৰ্যালয় ভ্ৰমণ কৰি ইয়াৰ কাম কাজ নিৰীক্ষণ কৰা উচিত। তেওঁ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত ভূমি আৰু ফ্লেট পঞ্জীয়নৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে। ক্ৰেতা আৰু বিক্ৰেতাসকলৰ বাবে পঞ্জীয়ন ব্যৱস্থা সহজ কৰি তোলাৰ বাবে লোৱা এই পদক্ষেপৰ বিষয়ে সদৰি কৰি ডঃ শৰ্মাই কয় যে গুৱাহাটীৰ 6-7টা গুৰুত্বপূৰ্ণ স্থানত উপ পঞ্জীয়কৰ উপস্থিতিত বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপন কৰা হ'ব। ইয়াৰ ফলত জনসাধাৰণে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱাৰ পৰা সকাহ লাভ কৰিব আৰু সময় তথা যাতায়াতৰ খৰচো ৰাহি হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। 81 কোটি 20 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ভৱনটোৰ 3টা মহলাত 21টা কাৰ্যালয় আছে। এই চৌহদতে গুৱাহাটী ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়, কোষাগাৰ, খাদ্য আৰু যোগান বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয়ত জনসাধাৰণে সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাতে সকলো বিভাগত সংহত কাৰ্যালয় স্থাপন কৰা হ'ব বুলিও জানিবলৈ দিয়ে।
2023 চনত আমি কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ কাম হাতত লৈছিলোঁ। আজি এই কাৰ্যালয়টোৰ শুভ উদ্বোধন হ'ল। কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় আৰু এটেষ্ট অফিচ, এক্সাইজ, ট্ৰেজাৰী গোটেইবিলাক ৰূপনগৰলৈকে আহিব। মই ভাবোঁ যে মহানগৰ জিলা প্ৰশাসনৰ বাবে ই এটা সুন্দৰ ব্যৱস্থা হ'ব। মই গুৱাহাটীবাসী ৰাইজক, কামৰূপ মহানগৰ জিলাৰ ৰাইজক অভিনন্দন জনাইছোঁ। আমি এটা গভৰ্ণমেণ্টত প্লেন লৈ আছোঁ যে প্ৰত্যেকখন জিলাতে DC অফিচৰ লগত আৰু এটা বিল্ডিং বনোৱা, যাতে এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰী, কৃষি, ফিছাৰী সব কাৰ্যালয় একেলগত থাকিব পাৰে আৰু DCসকলে লক্ষ্য কৰি থাকিব পাৰে। সেইটোকে আমি ইণ্টিগ্ৰেটেড DC কোৱাৰ্টাৰ বুলি কওঁ। কামৰূপ জিলাতো আমি নিশ্চিতভাৱে তেনেকুৱা এটা প্ৰচেষ্টা হাতত ল'ম।
অনুষ্ঠানত অংশ লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপে চৰকাৰৰ সা সুবিধাসমূহ সংহত আৰু সমন্বিত ৰূপত লাভ কৰাত জনসাধাৰণক সহায় কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যালয় ভৱনৰ মুঠ এলেকা 12,695 বৰ্গ কিলোমিটাৰ। সৌৰশক্তিচালিত এই কাৰ্যালয়টোৰ 2য় মহলাত জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ কোঠা থাকিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ো থাকিব। অহা বছৰৰ 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ 2027 অনুষ্ঠিত হ'ব। সমগ্ৰ শিক্ষা অসমে ইয়াৰ বাবে সময়সূচী ঘোষণা কৰি সকলো জিলাৰ মিছন সমন্বয়ক আৰু জিলা সময়সূচী সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ 35খন জিলাত 3টা পৰ্যায়ত 2027 বৰ্ষৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত 13খন জিলাত 6 জানুৱাৰীত গুণোৎসৱৰ স্বমূল্যায়ন আৰু 7ৰ পৰা 9 জানুৱাৰীলৈকে বহি মূল্যায়ন কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 12খন জিলাত 19 জানুৱাৰীত স্বমূল্যায়ন আৰু 20ৰ পৰা 22 জানুৱাৰীলৈ বহি মূল্যায়ন কৰা হ'ব। একেদৰে তৃতীয় পৰ্যায়ত 10খন জিলাত 2 ফেব্ৰুৱাৰীত স্বমূল্যায়ন আৰু 3ৰ পৰা 5 ফেব্ৰুৱাৰীলৈ বহি মূল্যায়ন কৰা হ'ব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন ঘটাইছে। সেই অনুসৰি সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশৰ 14 দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে সঞ্চালকালয়ে যোৱা 10 আগষ্টত পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই অনুসৰি লোকপিয়লৰ কামত নিয়োজিত একাংশ শিক্ষকেও বদলিৰ নিৰ্দেশনা লাভ কৰিছিল, কিন্তু এই কামত জড়িত বিষয়া কৰ্মচাৰীৰ বদলীকৰণ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে বন্ধ কৰি থোৱাত সঞ্চালকালয়ৰ নিৰ্দেশ অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত নতুন স্থানত যোগদান কৰাত তেওঁলোক ব্যৰ্থ হয়। এই বিষয়টো লৈ শিক্ষকসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে আজি প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে এটা নিৰ্দেশযোগে পূৰ্বৰ চৰ্ত প্ৰত্যাহাৰ কৰি অধিসূচনা জাৰি কৰে। কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি ডিফুৰ তাৰালাংছত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। কৃষি আৰু জলসিঞ্চন বিভাগৰ সৈতে হোৱা এখন সভাত শ্ৰীহাজৰিকাই জিলাখনত কৃষি আন্তঃগাঁথনি পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। কৃষকসকলৰ সুবিধাৰ্থে অনাগত দিনত কৃষি উদ্যোগীসকলক সহায় কৰিবলৈ 3% সুদ ৰেহাইৰ সুবিধাসহ কৃষি আন্তঃগাঁথনি পুঁজিৰ অধিক ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সভাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, কৃষক পঞ্জীয়ন, তৈল খেজুৰৰ খেতি আৰু উদ্যান শস্যৰ সম্প্ৰসাৰণৰ বিষয়েও পৰ্যালোচনা কৰা হয়। শ্ৰীহাজৰিকাই কৃষকসকলৰ বিভিন্ন ধৰণৰ সমস্যা শীঘ্ৰে সমাধানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাঙৰ লগতে আন কেইবাগৰাকীও বিধায়ক আৰু কাৰ্যবাহী সদস্য উপস্থিত থাকে।
আজি কেইবাটাও ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ, বিশেষকৈ এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ, অন্য ডিপাৰ্টমেণ্টৰ মুৰব্বীসকলৰ লগত আলাপ আলোচনা কৰিলোঁ। ইয়াৰ পাছত আমি এখন খুব গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিম। এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড বুলি এটা কেন্দ্ৰীয় চৰকাৰৰ পুঁজি আছে, যিটোৰ পৰা যদি কোনোবা কৃষি উদ্যোগীয়ে লোন ল'ব খোজে 2 কোটি টকালৈকে 3% ইণ্টাৰেষ্ট ছাবভেনশ্যন পায় বা 3% কম দিব লাগে। লোনটো লোৱাৰ প্ৰক্ৰিয়াটো সহজ, কিন্তু কৃষিৰ লগত জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগে। সেই বিষয়ে সমগ্ৰ অসমত আমি আমাৰ কৃষি উদ্যোগীসকলক চেনচিটাইজ কৰিব খোজো, তেখেতলোকক জনাব খোজো, কাৰণ বহুতে এই আঁচনিটোৰ বিষয়ে নাজানে। আঁচনিটোৰ যোগেদি লোন ল'বলৈ বহুত ইজি, কিন্তু পাছত লোনটো ঘূৰাই দিলেই হ'ল।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা 5 বছৰত পিএম কুসুম আঁচনিৰ জৰিয়তে ৰাজ্যৰ 4 লাখ হেক্টৰ ভূমিত জলসিঞ্চন ব্যৱস্থা সম্প্ৰসাৰণৰ লক্ষ্য লোৱা হৈছে। তদুপৰি উৎপাদন আৰু আয় বৃদ্ধিৰ লক্ষ্যৰে কৃষকসকলক অতি শীঘ্ৰে তামোল পাণ, ককোৱা, নাৰিকল, আনাৰসৰ পুলি আৰু মাখানাৰ বীজ প্ৰদান কৰা হ'ব বুলি কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এতিয়া পৰৱৰ্তী বাতৰি শুনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ স্থানীয় যুৱক যুৱতীসকলৰ দক্ষতা বিকাশ তথা নিয়োগৰ সুযোগ লাভৰ সহায় হোৱাকৈ জিলাখনত জাপানীজ ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। সাংবাদিকৰ আগত আজি এই ঘোষণা কৰি শ্ৰীমহিলাৰী কয় যে অসম চৰকাৰ আৰু বিটিচিৰ মাজত আলোচনাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী সময়ত কোকৰাঝাৰত কোৰিয়ান আৰু চীনা ভাষা শিকণ কেন্দ্ৰও স্থাপনৰ সম্ভাৱনা আছে বুলি বিটিচিৰ মুৰববীগৰাকীয়ে উল্লেখ কৰে। এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ যুৱ যুৱতীসকলক বিদেশী ভাষাত দক্ষতা অৰ্জনেৰে জাপান, দক্ষিণ কোৰিয়া আৰু চীনৰ দৰে দেশসমূহত নিয়োগৰ সুযোগ প্ৰদানৰ লক্ষ্য লোৱা হৈছে।
বিটিচি গভৰ্ণমেণ্ট আমাৰ আসাম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগত আৰু চিএম ছাৰ নিজে আছিলে। আমাৰ বিটিচি চৰকাৰৰ লগত যিটো ৰিভিউ মিটিং, এই ৰিভিউ মিটিঙত এটা মাইনৰ হৈ গল, ডিচিশ্যন হৈ গল যে কোকৰাঝাৰতো জাপান লেংগুৱেজ লাৰ্ণিং চেণ্টাৰ খোলা হ'ব। এইটো খুব ভাল ডিচিশ্যন, আৰু জাপান লেংগুৱেজ যদি আমি শিকাব পাৰোঁ আমাৰ বিটিচি অঞ্চলত, তেতিয়াহ'লে জাপান বা চাইনা বা কোৰিয়াৰ বহুত স্কোপ পাব। ইয়াৰ পিছত আমি ভাবিছো কোৰিয়ান লেংগুৱেজ আৰু চাইনিজ লেংগুৱেজ, এই দুটা লেংগুৱেজ যিটো লাৰ্ণিং চেণ্টাৰ সেইটো আমি আস্তে আস্তে কৰিম। এইটো ডাঙৰ এটা আমাৰ কাৰণে, বিটিচি বাসীৰ কাৰণে ভাল খবৰ।
অসম চৰকাৰৰ সৈতে হোৱা বৈঠকৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীমহিলাৰীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা বৈঠক ফলপ্ৰসূ আছিল। এই বৈঠকত উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ লগতে বড়োভূমিৰ জনসাধাৰণৰ কল্যাণ আৰু আকাংক্ষাৰ বিষয়ত আলোচনা কৰা হয় বুলি বিটিচিৰ মুৰববীগৰাকীয়ে প্ৰকাশ কৰে। উচ্চতম ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰৰ বাবে অনুৰোধ জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন প্ৰতিবেদন অগ্ৰাহ্য কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ গোচৰ স্থানান্তৰ আবেদনখনৰ ভিত্তিত সকাহ দিবলৈ অস্বীকাৰ কৰে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত এই পৰ্যন্ত 100 জন সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষীৰ সংখ্যা হৈছে 394 গৰাকী। অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগ অনুষ্ঠিত হৈছে। সত্ৰীয় সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও 35খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপুৰীয়া নামঘৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আজি পুৱাৰে পৰাই ভক্তসকলে চাকি বন্তি জ্বলাই শৰাই নৈবদ্য আগবঢ়াইছে। নামঘৰ পৰিচালনা সমিতিয়ে ভক্তসকলক আদৰৰ বাবে 20খন শাখা সমিতি আৰু 90জন স্বেচ্ছাসেৱক নিয়োগ কৰিছে। পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোতে আজি পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ মইনাগুৰিত অসমীয়া আধ্যাত্মিক আৰু জাতীয় জীৱনৰ স্বাভিমান, গুৰুজনাৰ অনবদ্য অৱদান নামঘৰ স্থাপন কৰা হয়। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যামিক পৰিৱেশে অসমৰ সাতাম পুৰুষে সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। অসমবাসীয়ে এই মাহটোত পবিত্ৰ অন্তৰেৰে শৰাই নৈবদ্য আগবঢ়াই নাম কীৰ্তন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ পুণ্যতিথি আৰু শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ এই মাহটোক অসমবাসীয়ে অত্যন্ত পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নাম প্ৰসংগ অনুষ্ঠিত হয়। ইপিনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগ সুকলমে সম্পন্ন কৰিবলৈ নামঘৰসমূহক 1,50,000 টকাকৈ 20 আগষ্টৰ আগেয়ে মুকলি কৰাৰ কথা ঘোষণা কৰিছে। গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম উপজাতিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। কবি, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধ লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই 1940 চনত ৰূপহী নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। 1961 চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ তেওঁ অলংকৃত কৰিছিল। 1904 চনৰ আজিৰ দিনটোত শিৱসাগৰত জন্মগ্ৰহণ কৰা গীতিকবিগৰাকীৰ গুণগুণনি, লুইটি, শুকুলা ডাৱৰ, ঐ কহুৱা ফুল আদি গীতৰ পুথিৰে অসমীয়া গীত সাহিত্যক চহকী কৰি তুলিছে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত আজি বিভাগটোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম ঔদ্যোগিক ভূমি ব্যৱস্থাপনা নীতি আৰু ইথানল নীতিৰ বাবে নীতি নিৰ্দেশনা প্ৰস্তুত কৰা আৰু ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ বিশদভাৱে আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰী বৰাই ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমত শক্তিশালী ঔদ্যোগিক পৰিৱেশ, বিনিয়োগৰ বাবে অনুকূল পৰিস্থিতি গঢ়ি তোলাৰ লগতে বহনক্ষম অৰ্থনৈতিক বিকাশ নিশ্চিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে বুলি মন্তব্য কৰে। বৈঠকত অতিৰিক্ত মুখ্য সচিব জে পি একা, বিশেষ সচিব ৰাকেশ আগৰৱাল, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মেথ নিধি দাহালৰ লগতে বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে। দক্ষিণ শালমাৰা মানকাছৰ জিলাত সাৰ বিক্ৰীৰ বাবে নতুন ডিজিটেল ব্যৱস্থা আৰম্ভ হৈছে। জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত পৰীক্ষিত থাউদম, অতিৰিক্ত জিলা আয়ুক্ত অতুল কাঠাৰ আৰু জিলা কৃষি বিষয়া মইনুল হকে আজি সাৰ বিক্ৰীৰ নতুন এপ মুকলি কৰে। এতিয়াৰে পৰা জনসাধাৰণে সাৰ বিক্ৰী এপৰ জৰিয়তেহে সাৰ ক্ৰয় কৰিব পাৰিব। জিলা আয়ুক্ত পৰীক্ষিত থাউদমে কয় যে কৃষকৰ মাটি আৰু শস্যৰ তথ্যৰ ভিত্তিত এপটোৱে প্ৰয়োজনীয় সাৰৰ পৰিমাণ বিষয়ে পৰামৰ্শ আগবঢ়াব। ইয়াৰ পিছত এপটোৰ জৰিয়তে সৃষ্টি হোৱা কিউআৰ কোড ব্যৱহাৰ কৰি অনুমোদিত বিক্ৰেতাৰ পৰা কৃষকে সাৰ ক্ৰয় কৰিব পাৰিব। এই নতুন ব্যৱস্থাৰ জৰিয়তে সাৰৰ অত্যাধিক ব্যৱহাৰ, কলা বজাৰ আৰু অনিমীয়া বিক্ৰী ৰোধৰ লগতে প্ৰকৃত কৃষকে সাৰ লাভ কৰাটো নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে কৃষক পঞ্জীয়ন থকা লোকেহে এনেদৰে সাৰ ক্ৰয় কৰিব পাৰিব। দক্ষিণ শালমাৰা মানকাছৰ জিলাত বৰ্তমানলৈকে প্ৰায় 22,000 কৃষকে বৰ্তমানলৈকে পঞ্জীয়ন কৰিছে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন খন্তিক পাছতে আৰম্ভ হ'ব। প্ৰতিযোগিতাত কাইলৈ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি 17বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। অহা 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত 3টা পৰ্যায়ত গুণোৎসৱ আৰু লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষক শিক্ষয়িত্ৰীৰ পাৰস্পৰিক বদলিৰ নিৰ্দেশনাত সংশোধন। 14 দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰা চৰ্ত প্ৰত্যাহাৰ। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।